এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ 17 নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভৱ তিথি পালন। নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিকছ সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCCৰ সন্মিলনত অংশগ্ৰহণ আৰু দেশজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পবিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা 6 ছেপ্টেম্বৰৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সভা অনুষ্ঠিত হয়। তিৰুভাৱ তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাতীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে। এই উপলক্ষে বৃন্দাবন হাতীৰ হাতীয়াৰ ঘৰৰ পৰা ওজাপালি গায়ন বায়ন নাম কীৰ্তনীয়া দলে সত্ৰীয়া পৰম্পৰা অনুসৰি শোভাযাত্ৰা কৰি তেল নিমখ ঔটেঙা চাউল কোমোৰা আদি কৰভাৰ প্ৰদান কৰে। একেদৰে পাটবাউসী থানতো এই তিথি পালন কৰা হৈছে। গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা সত্ৰতো আজি তিৰুভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে নাম কীৰ্তন প্ৰসংগ আদি অনুষ্ঠিত হৈছে। বটদ্ৰৱা শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি মহন্তই তিৰুভাৱ তিথি পালন সম্পৰ্কে এইদৰে কয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথি, সেই তিথিৰ উপলক্ষে বটদ্ৰৱা থানত পুৱাৰে পৰা বিভিন্ন ঠাইৰ যাত্ৰী ভকত বৈষ্ণৱ আহি ইয়াতে সেৱা অৰ্চনা কৰিছেহি। আৰু আমাৰো পৰম্পৰাগতভাৱে যেনেধৰণে তিথি মানে উদযাপন কৰি অহা হৈছে তেনেধৰণে কৰিবলৈ আমিও সাজু হৈছো। আমাৰ চলি আছে বিভিন্ন কাৰ্যসূচী। ভাদ মাহ বুলি যি উঠোৱা প্ৰসংগ হয়, সেই উঠোৱা প্ৰসংগ হবই। তাৰ লগে লগে গুৰু তিথি বুলি বিশেষ যি কাৰ্যসূচী থাকে প্ৰসংগৰ লগত সংলগ্ন হৈ পেলাই যি বিশেষ বহল হৈ যায়, সেই তেনেধৰণৰ কাৰ্যসূচীখিনি হৈ আছে। আৰু এতিয়া প্ৰসংগ হব, ফুল প্ৰসংগ হব, নাম প্ৰসংগ হব, এনেধৰণে হব। আৰু বিয়লি ভোজন বাহাৰ নাট, এই নাটখন ইয়াত পৰিৱেশন কৰা হয় গুৰুজনৰ তিথি উপলক্ষে, আৰু সেইখিনি হব। তাৰপিছত যেনেধৰণে যি উঠোৱা প্ৰসংগ চলি আছিল সদায় ভাদ মাহ বুলি, এই গোটেইখিনি চলি থাকিব।
মাজুলীতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে সত্ৰ নামঘৰসমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে আকাশ পতাক মুখৰ হৈ পৰিছে। গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে অগণন ভক্তৰ আগমন ঘটিছে। বৰাক উপত্যকাতো আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে ভক্তসকলে ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। শ্ৰীভূমি জিলাৰ বৰগুলৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আজি এই উপলক্ষে নাম প্ৰসংগ আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰী নামঘৰসমূহতো আজি গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। গোৱালপাৰাৰ বগুৱানৰ শ্ৰী শ্ৰী হাতী সত্ৰ আৰু শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। বজালী জিলাৰ ভৱানীপুৰ সত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে কীৰ্তন মহোৎসৱ অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ বকুৰ চমৰীয়া সত্ৰ, শুৱালকুছিৰ শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ লগতে প্ৰতিখন সত্ৰ নামঘৰত আধ্যাত্মিক ৰীতি নীতিৰে তিৰুভাৱ তিথি পালন কৰা হৈছে। হাতী সত্ৰত সাদিনীয়াকৈ এই তিথি পালন কৰা হৈছে। এই উপলক্ষে ভকত আৰু আয়তীসকলে নাম প্ৰসংগ পৰিৱেশন কৰিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। হোজাই আৰু বিশ্বনাথ জিলাৰ বিভিন্ন নামঘৰ শিক্ষানুষ্ঠানসমূহত মহাপুৰুষজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। গহপুৰৰ কামদেৱাল সত্ৰ পুৱাৰে পৰাই নাম প্ৰসংগৰে মুখৰ হৈ পৰিছে। নতুন দিল্লী ভাৰত মণ্ডপমত অনুষ্ঠিত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ আজি প্ৰথম দিনা সদস্য ৰাষ্ট্ৰসমূহে সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম দিনা সন্মিলনৰ অন্তিম সত্ৰৰ অন্তত এই ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ প্ৰস্তাৱ দাখিল কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সামৰণি মন্তব্যত কয় যে আজি গ্ৰহণ কৰা নতুন দিল্লী ঘোষণা পত্ৰই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ প্ৰদৰ্শন কৰিব। তেওঁ কয় যে এতিয়া এই প্ৰস্তাৱসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়িত্ব। শ্রীমোদীয়ে কয় যে আজিৰ আলোচনাৰ পৰা পুৰণি প্ৰতিষ্ঠানসমূহে যে পৰিৱৰ্তিত বিশ্বক পৰিচালনা কৰিব নোৱাৰি সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ লগতে প্ৰতিনিধিত্ব, উত্তৰদায়িত্ব আৰু নিয়ম প্ৰৱৰ্তন ব্যৱস্থাৰ সংস্কাৰ জৰুৰী হৈ পৰা বুলিও মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষ হিচাপে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদান, গঠনমূলক মনোভাৱ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ শলাগ লয়। ইয়াৰ পূৰ্বে সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ সম্পৰ্কীয় সত্ৰত উদ্বোধনী ভাষণ দি শ্ৰীমোদীয়ে প্ৰতিবছৰে অধ্যক্ষৰ দায়িত্ব থকা ৰাষ্ট্ৰ সলনি হোৱা স্বত্তেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিক্ছৰ নিৰন্তৰতা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। তেওঁ কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে পৰৱৰ্তী 20 বছৰৰ বাবে নতুন আৰু অভিলাষী কাৰ্যসূচী সন্দৰ্ভত কাম কৰা উচিত। ৰাষ্ট্ৰগোষ্ঠীটোৰ নিজা কাৰ্য ব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সন্দৰ্ভত মত পোষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া আৰু নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বিষয়টোত বিলম্ব কৰিব পৰা নাযায় আৰু বিষয়টো সন্দৰ্ভত নিৰ্ধাৰিত সময়সীমা আৰু স্পষ্ট ফলাফল ভিত্তিক আলোচনা হোৱা উচিত। বিত্তীয় প্ৰতিষ্ঠানৰ ভোটদান শক্তি, নেতৃত্বৰ পদবী আৰু নীতিগত অগ্ৰাধিকাৰ সাম্প্ৰতিক আৰ্থিক বাস্তৱিকতাৰ অনুৰূপ হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গক আদৰণি জনায়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দায়িত্বশীল নাগৰিকত্ব, সংবিধানৰ প্ৰতি সন্মান, ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতাৰ সুৰক্ষা আৰু দেশৰ গণতান্ত্ৰিক প্ৰমূল্যৰাজিৰ প্ৰতি দৃঢ় সংকল্পবদ্ধতাৰ মাজেৰে দেশপ্ৰেম পৰিস্ফুট হয় বুলি প্ৰকাশ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCC ৰাষ্ট্ৰীয় সুৰক্ষা সজাগতা আৰু NCC প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে আজি কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা অকল দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰখাতেই সীমাবদ্ধ নহয়। চাইবাৰ সুৰক্ষা, অৰ্থনৈতিক আৰু শক্তি সুৰক্ষা, দুৰ্যোগ প্ৰশমনৰ প্ৰস্তুতি, সামাজিক সদ্ভাৱ আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা সাঙুৰি এয়া প্ৰতিগৰাকী নাগৰিকৰ যৌথ দায়িত্ব বুলি শ্ৰী আচাৰ্যই মন্তব্য কৰে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCCৰ চৰিত্ৰ গঠন আৰু ৰাষ্ট্ৰ গঠনৰ শক্তিশালী আহিলা বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে কয় যে শিক্ষাৰ্থী বাহিনীৰ সদস্যসকলৰ অনুশাসন, নেতৃত্ব, সাহস আৰু সেৱাৰ মনোভাৱে যুৱ প্ৰজন্মক ৰাষ্ট্ৰ প্ৰগতি আৰু সুৰক্ষাৰ ক্ষেত্ৰত অৰ্থবহ অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰে।
मुझे खुशी है कि हमारे NCC कैडेट्स की और हमारे जो एलुमनाई है NCC इनकी एक संयुक्त बैठक में बहुत अच्छे सांस्कृतिक और राष्ट्र संकल्प के अनेक अभियानों से यह कार्यक्रम जुटा हुआ था और ये बच्चे कल 2047 से विकसित भारत के सपने को साकार करने वाले हैं। यही कल एक देश के बहुत जिम्मेदार एक नागरिक बनेंगे। इनके जीवन में नेशन फर्स्ट की भावना और मजबूत हो और इस विविधतापूर्ण भारत को एक श्रेष्ठ भारत के रूप में आगे बढ़ाएं। आज इसी दिशा पर एक अच्छा लगा, मुझे अच्छा लगा कि जो 89 ईयर्स के जो हमारे ओल्ड एलुमनाई हैं वो अनेक विश्वविद्यालय के वाइस चांसलर यानी सब आज भी इन्हें गर्व है कि मैं NCC एलुमनाई हूं। आज इन सबको हमारे देश के आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी की प्रेरणा से देश के साथ इसको आगे बढ़ाने का इनके संकल्पों के साथ जुड़कर और चाहे नशा मुक्त भारत हो चाहे नक्सल मुक्त भारत हो, इस प्रकार से स्वच्छता युक्त भारत हो, यानी इस प्रकार से क्षेत्र अनेक देशों में आगे बढ़ रहा है, ये युवा उसको आगे बढ़ाने का काम करेंगे।
চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হয়। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনা ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হয়। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। দক্ষিণ শালমাৰা মানকাছৰ জিলা আইন সেৱাৰ প্ৰাধিকাৰী সচিব তানভীৰ ইকৰাম হাজৰিকাই প্ৰকাশ কৰা মতে লোক আদালতৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ প্ৰাক মোকৰ্দমা পৰ্যায়ৰ 297 গোচৰৰ 29 আৰু বিচাৰাধীন 297 গোচৰৰ 199 নিষ্পত্তি কৰা হয়। বেংক ৰিকভাৰী গোচৰৰ 1638 ভিতৰত 97 নিষ্পত্তি কৰা হয় আৰু এনে গোচৰৰ জৰিয়তে 12,32,318 টকা আদায় কৰা হয়। কাছাৰ জিলাতো আজি লোক আদালতৰ জৰিয়তে বিচাৰাধীন 1170 গোচৰৰ ভিতৰত 292 গোচৰ নিষ্পত্তি কৰা হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। ৰাজ্যৰ সত্ৰ নামঘৰ সমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 458 সংখ্যক তিৰুভাৱ তিথি পালন, নতুন দিল্লী ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিকছ সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন, অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCCৰ সন্মিলনত অংশগ্ৰহণ আৰু দেশজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।